Yes.
हेलो हेलो
कौन?
जी हेलो।
कहाँ?
ओ मैं अतुल बड़ा ऑफिसर का बोलूँ, मैं अतुल बड़ा ऑफिसर का बोलूँ।
को हाय
आपने अभिनव कोठा भी नहीं,
मैं अभिनव बोल ठाकुर।
আপনি অতুল দার কথা কি কি দেখেন? রেকর্ডিং আছে না?
হ্যাঁ
আপনি অতুল দার কথা কি কি দেখেন?
কি জি জি কইছো তো শুনিছ ন, মই কেলা কি জি কি কি কৈছো, মই কৈছো মোৰ মুখেদি কথা ওলাই গেলা, মই কথা ক, তোৰ নামটো কচোন,
মোৰ নামটো অশোক,
তোৰ নামটো কি?
অশোক অশোক মুন্ডা,
হ্যাঁ
অশোক মুন্ডা।
এইটোতো কি এইটো কি ওলাইছে, এইটো সুমিত অংশী যে ওলাইছে, সুমিত অংশী বুলিহে তই মিছা কথা কৈছ। হে তহঁতৰ বহুত নাম্বাৰ, সেইকাৰণে তহঁতে মোক উৎপাত কৰ ৰাতি দুপৰীয়া। এতিয়া ৰাতি কেইটা বাজিছে কচোন, এতিয়া 11:55 বজাত ফোন কৰি মোক দিগদাৰি কৰিছ, সেইকাৰণে তহঁতে 1000কে টকা পাৱ, হয় নে নহয়? কাৰ কথা? অতুলৰ মোৰ ছিঙিম গেলা মই, অতুলৰ চব চামচাবিলাক লগাই দিছে নহয়, বন্দুক দেখুৱাইছে নহয় মোক আগতে, মোক ৰিভলভাৰ দেখুৱাইছে গেলা, অতুলৰ চামচা, অতুলৰ অতুলৰ অফিচৰ পৰাই, অতুলৰ অফিচৰ এইটো কি দিছপুৰৰ অফিচৰ পৰা এইটো কি চোফাত বহি মোক হেৰি ভিডিঅ' কলত মোক ৰিভলভাৰৰ মোক দেখুৱাইছে নহয় গেলা। হে মোৰ মনত আছে নহয় কেলা এইবিলাক, এই তাহাঁতৰ কিবা তেৰং পেৰং আল বাল কেলা, এই কাৰ্বি আংলঙৰ গুণ্ডাকেইটা হতুৱাই, এই গুণ্ডাকেইটা আহিব নোৱাৰে কিয় মোৰ ওচৰত কেলা, মই নাজানো এইবিলাক, মই নাম চাম পাহৰিলোঁ, এইয়া অতুলৰ চামচা এইবিলাক বুজিছেনে নাই, অতুল এজিপিৰ হেৰি হৈ পেলাই কেনেকে সি মিনিষ্টাৰ হৈ থাকে, ই মহা বদমাছ হয়, তাৰ সমান বদমাছ বহুত কম আছে, অতুলৰ সমান বদমাছ শুন, এই প্ৰফুল্লটো একেবাৰে হাৰামী, প্ৰফুল্লতকৈ বেছি হাৰামী হ'ল ই প্ৰফুল্ল মহন্ত, তাতকে তাতকে 1000 গুণ হাৰামী হ'ল আমাৰ হেৰি এইটো কি অতুল বৰা, তাতকে 2000 গুণ বদমাছ হ'ল ভৰত নৰ, ৰাণী নৰ, আল বাল, মোৰ নাম ক'বলৈ শেষেই নহয় কেলা, ইহঁতক ধৰি আনি মই কি কৰিম জানানে, কেলা শ্বিপিং কণ্টেইনাৰ, তই তই জান ন, মই কৈছিলো ন আগতে কৈ থৈছো ন শ্বিপিং কণ্টেইনাৰত কি হয়, দিয়া থ হ'ল মই এতিয়া শুওঁ, বালৰ মোৰ ঘৰত আহি সাষ্টাংগ যদি দণ্ডৱত প্ৰণাম কৰ, মই কৈছো নহয় 16 চতুৰ্থ অধ্যায়ত কিবা এটা লিখা আছে নহয়, মই এটা হেৰি দিছোঁ নহয়, এটা এটা ভিডিঅ' এটা সৰু ক্লিপ এটা দিছোঁ নহয়, 40 ছেকেণ্ডৰ মোৰ 40 ছেকেণ্ডৰ এটা অডিঅ' আছে তাতে, এইটো কি ইউটিউবত, যা শুনগে এইটো, তহঁতৰ সকলো শেষ, মমেণ্ট, অঁ শুন শুন শুন, যেতিয়া ছিলভাৰ মাৰ্কেট ভাগিব, যেতিয়া ৰূপ কিনিব নোৱাৰা হবি, তাৰ পিছদিনা কেলা অভিনৱ বৰঠাকুৰৰ সন্মুখত দেখা পাবি, হ'ল দে, সেইটোৱে কথা কয়, তই 3000 টকাটো পালি, যা থ এতিয়া 120 টকা পালিতো, 120 টকা হ'ল, যা মই তোক এতিয়া *3 দবাই দিওঁ, মই *3 দবাই *3 হ'ল যা।